এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, দেশজুৰি আজি স্বাধীনতা সংগ্ৰামী বিৰচা মুণ্ডাৰ জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱস পালন, অসমতো জনজাতি পৰিক্ৰমা বিভাগৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী, ঐতিহ্যময় বৃন্দাবনী বস্ত্ৰ অসমলৈ অনা সন্দৰ্ভত আলোচনাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা লণ্ডনলৈ ৰাওনা, ৰাজ্যৰ বিভিন্ন ঠাইত আফ্ৰিকান ছুৱাইন ফিভাৰৰ সংক্ৰমণ, প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি, অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰী ডঃ বাণীকান্ত কাকতিৰ পুণ্যতিথিত ৰাজ্যবাসীৰ স্মৰণ, আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কলকাতা টেষ্ট আকৰ্ষণীয় পৰ্যায়ত উপনীত, দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকাৰ 7টা উইকেটৰ বিনিময়ত 93 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ দেশে আজি স্বাধীনতা সংগ্ৰামী তথা জনজাতীয় নেতা বিৰচা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰিছে। অসমতো আজি জনজাতি পৰিক্ৰমা বিভাগৰ সৌজন্যত বিভিন্ন জিলাত এই কাৰ্যসূচী অনুষ্ঠিত হয়। গোলাঘাট জিলাৰ পুলিবাগান অঞ্চলৰ মুৰংঘৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকে। কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলাখনৰ পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণ বিৰচা মুণ্ডাৰ জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে আমন্ত্ৰিত অতিথিসকলে নাহৰ গছৰ পুলি ৰোপণ কৰাৰ লগতে বিভিন্ন উন্নয়ন খণ্ডৰ বিপণীসমূহ মুকলি কৰে। বিৰচা মুণ্ডাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা মূল অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকে। শ্ৰীৰংহাঙে কেন্দ্ৰীয় চৰকাৰে জনজাতীয় লোকসকলৰ নিৰাপত্তা আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা অভিলাষী আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি জিলাখনত 4খন একলব্য বিদ্যালয় নিৰ্মাণৰ বাবে কেন্দ্ৰৰ পৰা 256 কোটি টকাৰ আবণ্টন লাভ কৰিছে বুলি উল্লেখ কৰে। বিশ্বনাথ জিলাৰ বিহালী সমজিলাৰ বৰগাঙত অনুষ্ঠিত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ শ্ৰীসোণোৱালে স্বাধীনতা সংগ্ৰামী বিৰচা মুণ্ডাৰ কৰ্মৰাজি সোঁৱৰণ কৰাৰ লগতে তেওঁৰ আদৰ্শৰ প্ৰাসংগিকতাৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে আদিবাসী নেতাগৰাকীক যথাযোগ্য সন্মান দিছে বুলিও উল্লেখ কৰে।
আজি ভাৰতবৰ্ষৰ সৰ্বোচ্চ সাংবিধানিক পদত এগৰাকী আদিবাসী সম্প্ৰদায় লোকক অধিষ্ঠিত কৰি এই কথা প্ৰমাণ কৰিলে যে বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে প্ৰকৃতাৰ্থত প্ৰতিটো পিছপৰা সম্প্ৰদায়ক আগুৱাই অনাৰ বাবে দৃষ্টান্তমূলক পদক্ষেপ হাতত লৈছে আৰু আগন্তুক দিনত যাতে যুৱক যুৱতীসকলে বা খেতিয়ক বা শ্ৰমিকসকলেও সন্মান সহকাৰে শিক্ষা গ্ৰহণ কৰা, নিজৰ উৎপাদন শক্তি বৃদ্ধি কৰা, উপাৰ্জন বৃদ্ধি কৰা সকলো ক্ষেত্ৰতে যাতে তেখেতসকলে একবিংশ শতিকাৰ লগত ফেৰ মাৰিব পৰাকৈ আগবাঢ়ি আহিব পাৰে তাৰ বাবে নিৰন্তৰ ইতিমধ্যে ব্যৱস্থা হাতত লোৱা হৈছে।
মাজুলী জিলাতো আজি জিলা প্ৰশাসনৰ উদ্যোগত কাৰ্কিচুক ৰংগমঞ্চত জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয়। শিৱসাগৰ জিলাৰ দিচাংমুখৰ লিগিৰিবাৰী মুৰংঘৰ প্ৰাংগণত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত আজি প্ৰাক্তন বিধায়ক কুশল দুৱৰে মুকলি কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে বিভিন্ন বিভাগে ৰূপায়ণ কৰা আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰোৱাৰ উদ্দেশ্যে এখন প্ৰদৰ্শনী মুকলি কৰা হয়। বৰাক উপত্যকাতো জনজাতীয় স্বাধীনতা সংগ্ৰামী ধৰতীয়াবা হিচাপে অভিহিত বিৰচা মুণ্ডাৰ জয়ন্তী পালন কৰা হয়। এই উপলক্ষে কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত লক্ষীপুৰৰ ফুলেৰ তলত আয়োজিত অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক নৃত্য প্ৰদৰ্শন, হস্তশিল্পৰ প্ৰদৰ্শনী আৰু খাদ্যমেলা অনুষ্ঠিত হয়। কিংবদন্তী স্বাধীনতা সংগ্ৰামী আৰু জনজাতীয় নেতা বিৰচা মুণ্ডাৰ জয়ন্তী উপলক্ষে আজি শ্ৰীভূমি জিলাতো বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত হয়। মন্ত্ৰী কৃষ্ণেন্দু পালে এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ লয়। হোজাই জিলাতো আজি বিৰচা মুণ্ডাৰ জয়ন্তী 5ম জনজাতীয় গৌৰৱ প্ৰশেষৰ অংশ হিচাপে উদযাপন কৰা হয়। এই উপলক্ষে জিলাখনৰ সিংজুৰি খেলপথাৰত আয়োজিত অনুষ্ঠানত বিধায়ক ৰামকৃষ্ণ ঘোষ, জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লয়। অসমতো আজি জনজাতি পৰিক্ৰমা বিভাগৰ সৌজন্যত গোৱালপাৰা জিলা প্ৰশাসন আৰু ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত দুধনৈৰ আমজোঙাত জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ অনুজ বেগু মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা উপস্থিত থাকে। অনুষ্ঠানত গুজৰাটত কেন্দ্ৰীয় চৰকাৰে পালন কৰা জনজাতীয় গৌৰৱ দিৱসৰ প্ৰধানমন্ত্ৰীৰ ভাষণ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। আজিৰ অনুষ্ঠানত মন্ত্ৰী ডাঃ পেগুৱে জিলাখনৰ আমজোঙাত 7,24,00,000 অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা প্ৰকল্প সঞ্চালক, সমন্বিত জনজাতীয় উন্নয়ন প্ৰকল্প আৰু মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয় উদ্বোধন কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে বৰপেটা জিলাত আজি জনজাতীয় গৌৰৱ দিৱস উপলক্ষে সেৱা শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ আদি বিভাগে ৰাইজক থিতাতে প্ৰয়োজনীয় সাহায্য প্ৰদান কৰে। একেদৰে বঙাইগাঁও জিলাৰ গাৰো জনজাতি বসতি প্ৰধান বাঘপাৰাত এই দিৱস উদযাপন কৰা হয়। চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত এই দিৱস উপলক্ষে আয়োজিত কাৰ্যসূচীত BTCৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই অংশগ্ৰহণ কৰে। তামোলপুৰ জিলাত বিৰচা মুণ্ডাৰ জয়ন্তী উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত জনজাতীয় গৌৰৱ দিৱস পালন কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগত বড়ো জনগোষ্ঠীৰ আৰজ কৰাৰ পাছত বিৰচা মুণ্ডা আৰু শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ প্ৰতিচ্ছবিত পুষ্পাৰ্ঘ্য তৰ্পণ কৰা হয়। ইয়াৰ পাছতে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত বিভিন্ন জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন কৰা হয়। দৰং জিলা প্ৰশাসনৰ উদ্যোগত আজি পূব মঙলদৈ উন্নয়ন খণ্ডৰ বেজপাৰা কছাৰী গাঁৱত জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত জিলাখনৰ আয়ুক্ত পৰাগ কুমাৰ কাকতি প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আলোচনাৰ বাবে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা লণ্ডনলৈ ৰাওনা হৈছে। লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আবুৰুগীয়া বস্ত্ৰ 2027 চনত অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে ইংলেণ্ডৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছিল। সেই অনুসৰি এই বস্ত্ৰভাগ গুৱাহাটীলৈ আনি খানাপাৰাত সংগ্ৰহালয়ত বিশেষভাৱে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ'ব আৰু ইয়াৰ বাবে ভূমিও আবণ্টন দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কাইলৈ লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আজি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে।
অসমৰ সভ্যতা সংস্কৃতিক নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ বাবে আমাৰ অবিৰত প্ৰয়াস আৰু প্ৰচেষ্টাৰ আন এটা অংশ আছিল যে আমি কেনেবাকৈ বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ লৈ আহিব পাৰো নি। অহাকালি লণ্ডনৰ মিউজিয়ামৰ লগত আমাৰ আলোচনা আছে। এটা ডাঙৰ উদ্দেশ্য লৈ লণ্ডনলৈ যাম। অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছো আৰু অহাকালি যদি গুৰুজনাৰ আশীৰ্বাদত সঁচাকৈয়ে লণ্ডন মিউজিয়ামৰ লগত আমাৰ চুক্তি স্বাক্ষৰ হয় মই আপোনালোকক লগে লগে এই বিষয়ে অৱগত কৰিম।
ইপিনে জুবিন গাৰ্গৰ উপজা দিন উপলক্ষে অহা 18 নৱেম্বৰত ৰাজ্যৰ 53টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আজি ফেচবুক লাইভযোগে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা আৰু মৰমৰ চিনস্বৰূপে এই পদক্ষেপ গ্ৰহণ কৰা হ'ব।
আমি সকলোৱে জুবিন গাৰ্গৰ জন্মদিনটোত অসমৰ চাৰিওফালে এটা বৃহৎ ৰক্তদান শিবিৰ আয়োজন কৰিছো। 53টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। আমাৰ ভাৰতীয় জনতা পাৰ্টি, BPF, AGP, UPPL আৰু সদা সকলো ৰাইজকে এই ৰক্তদানৰ কাৰ্যসূচীত আমি যোগদান কৰিবলৈ অনুৰোধ কৰিছো, যাতে আমি খুব বিনম্ৰতাৰে সৈতে জুবিন গাৰ্গৰ জন্মদিনটো পালন কৰিব পাৰোঁ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজা দিনটো পালনৰ বাবে অনুৰাগীসকল সাজু হৈছে। কায়িক বিচ্ছেদৰ যন্ত্ৰণা নেওচি তেওঁলোকে শিল্পীগৰাকীৰ গীতেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি দিব। শিৱসাগৰত মিউজিকেল ছচাইটি অব শিৱসাগৰ আৰু শিৱসাগৰবাসী ৰাইজৰ উদ্যোগত শিল্পী সমাজে প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধা নিবেদন কৰিব। এই উপলক্ষে শিৱসাগৰ বৰ্ডিং খেলপথাৰত বিয়লি 4 বজাত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে।
ৰাজ্যৰ বিভিন্ন ঠাইত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ গাহৰি পালকসকলৰ বৃহৎ ক্ষতি হৈছে। উজনি অসমৰ বিভিন্ন জিলাত, বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ সৰ্বাধিক হোৱা বুলি আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। গোলাঘাট জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰকোপ বৃদ্ধি পাইছে। ইতিমধ্যে সৰুপথাৰৰ খনিকৰ গাঁও, মৰঙি আৰু বৰহোলাত এই ৰোগৰ সংক্ৰমণ নিশ্চিত হৈছে। ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 নম্বৰ ধাৰা অনুসৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ খাদ্য আৰু আনুষংগিক সামগ্ৰীসমূহৰ ক্ৰয় বিক্ৰী তথা সৰবৰাহ জিলাখনত নিষিদ্ধ কৰা হৈছে। জনস্বাস্থ্য আৰু পশু স্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত প্ৰশাসনে ৰাইজক সহযোগ কৰিবলৈ আহ্বান জনাইছে। অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰী ডঃ বাণীকান্ত কাকতিৰ পুণ্যতিথি উপলক্ষে আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধা নিবেদন কৰিছে। একেদৰে গৱেষক, ভাষাবিদ, সমালোচক ডঃ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাতত্ব অধ্যয়নৰ দিশত যথেষ্ট বৰঙণি আগবঢ়াই থৈ গৈছে। এছএমইছ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট শীৰ্ষক গৱেষণা গ্ৰন্থ ডঃ কাকতিৰ জীৱনৰ অনন্য কীৰ্তিস্তম্ভ। ইয়াৰ উপৰি পুৰণি অসমীয়া সাহিত্য, সাহিত্য আৰু প্ৰেমকে ধৰি সাহিত্য আলোচনামূলক গ্ৰন্থ আৰু সমাজতত্ব বিষয়ক গ্ৰন্থৰে তেওঁ অসমীয়া সাহিত্যৰ বৌদ্ধিক দিশটো চহকী কৰি থৈ গৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰেণ্য অসমীয়া প্ৰথিতযশা গৱেষক ভাষাবিদগৰাকীৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে ভাষাতাত্বিক অধ্যয়নৰ বিষয়ত তেওঁৰ অৱদান অসামান্য বুলি উল্লেখ কৰে। তেওঁ লগতে সাহিত্যিকগৰাকী সৃষ্টিৰাজীয়ে নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰি তুলিব বুলিও আশা প্ৰকাশ কৰে। গোৱালপাৰা জিলাৰ সতীপাৰাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গাৰো জনগোষ্ঠীয় লোকসকলৰ ৱাংগালা উৎসৱ অনুষ্ঠিত হৈছে। গাৰো সাংস্কৃতিক সংঘৰ উদ্যোগত আৰু গাৰো ছাত্ৰ সন্থা অসম মণ্ডলৰ সহযোগত আয়োজিত এই উৎসৱৰ আজি সামৰণি পৰিব। আজি অন্তিম দিনা মেঘালয়ৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী মাৰ্কুইছ এন মাৰাক উপস্থিত থাকি মহোৎসৱ উপভোগ কৰে। এই মহোৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মেঘালয়ৰ নৃত্যশিল্পীৰ দলে অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে গাৰো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য গীতসমূহ নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গাৰো ছাত্ৰ সন্থা আৰু গাৰো সংস্কৃতি সংঘই এই উৎসৱৰ আয়োজন কৰি আহিছে। সদৌ অসম সত্ৰ মহাসভাৰ ধেমাজি জিলা শাখাৰ উদ্যোগত ধেমাজি কেন্দ্ৰীয় সত্ৰীয়া সংস্কৃতি দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। সত্ৰ মহাসভাই সংস্কৃতি দিৱসৰ কাৰ্যসূচীত অহা 19 আৰু 20 নৱেম্বৰত সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতি ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ কাৰ্যসূচী হাতত লৈছে। ধেমাজিৰ চিলাৰায় ভৱনত আয়োজন কৰা কাৰ্যসূচীত আজি উষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, নাম প্ৰসংগ, ভাগৱত পাঠ আৰু আলোচনা চক্ৰ অনুষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষে লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী উপলক্ষে আজি আজাৰাৰ ঠাকুৰণী গাঁৱত গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰে। বিশ্ববিদ্যালয়খনৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে এটি নাহৰৰ পুলি ৰোপণেৰে এই কাৰ্যসূচী উদ্বোধন কৰি ছাত্ৰ ছাত্ৰী তথা গাঁৱৰ ৰাইজক গোলকীয় উত্তাপ বৃদ্ধি ৰোধৰ ক্ষেত্ৰত গছ গছনিৰ অৱদান বিষয়ক ভাষণ আগবঢ়ায়। সংগীত নাটক একাডেমী বঁটাপ্ৰাপক ভাস্কৰ্য তথা চাৰুকলা শিল্পী নুৰুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ গুৰুজী আদ্য শৰ্মা বঁটা আগবঢ়োৱা হৈছে। বৃন্দাবন থিয়েটাৰৰ উদ্যোগত তথা শ্ৰী শ্ৰী হৰিমন্দিৰৰ সহযোগত প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত নগদ ধন, অংগবস্ত্ৰ, ফুলাম গামোচা, স্মাৰক, প্ৰশস্তিপত্ৰ আৰু কিতাপৰ টোপোলাও আছে। কাইলৈ নলবাৰীৰ ৰাস মহোৎসৱৰ মূল মঞ্চত বিশিষ্ট শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাও উপস্থিত থকাৰ কথা। পৰৱৰ্তী বাতৰিৰ বাবে পুনৰ উভতি যাওঁ, আহক সংগীতা শৰ্মাৰ ওচৰলৈ।
ৰাজ্যত বিধানসভা নিৰ্বাচনলৈ কেইমাহমানহে বাকী। বিদ্যালয় মহাবিদ্যালয়সমূহৰো চূড়ান্ত পৰীক্ষা সমাগত। বৰ্তমান বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰো বতৰ। এই সময়ছোৱাত ৰাজনীতিক, পৰীক্ষাৰ্থী, অভিভাৱককে ধৰি বিভিন্ন শ্ৰেণীৰ লোকৰ মানসিক চাপ বৃদ্ধি পায়। এই মানসিক চাপ কেনেদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি সেই বিষয়ে আজি নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। ৰাজ্যখনৰ এগৰাকী বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডঃ জয়ন্ত দাসে ষ্টুডিঅ'ত থাকি বিভিন্ন প্ৰশ্নকৰ্তাই টেলিফোনযোগে উত্থাপন কৰা সমস্যাৰ নিদান দিব। এই অনুষ্ঠানটোৰ পৰিকল্পনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু উপস্থাপন অৰুণিমা গোস্বামীৰ। প্ৰয়োজনীয় ফোন নম্বৰ দুটি হৈছে 2661876 আৰু 2662325। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে। দক্ষিণ আফ্ৰিকাই আজি দ্বিতীয় দিনাৰ খেলৰ সামৰণি পৰলৈকে দ্বিতীয় ইনিংছত 7টা উইকেটৰ বিনিময়ত 93 ৰান সংগ্ৰহ কৰি খেলি আছিল। আজিৰ খেলত টেম্বা বাবুমাই 29 আৰু কৰবিন বছে 1 ৰান কৰি খেলি আছে। দক্ষিণ আফ্ৰিকা ভাৰতৰ প্ৰথম ইনিংছতকৈ 83 ৰানত আগবাঢ়ি আছে। ইয়াৰ পূৰ্বে ভাৰতে আজি 189 ৰানত নিজৰ প্ৰথম ইনিংছ সামৰে। ভাৰতৰ হৈ কে এল ৰাহুলে সৰ্বাধিক 39 ৰান কৰে। ৱাশ্বিংটন সুন্দৰে 29 ৰানৰ বৰঙণি আগবঢ়ায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। দেশজুৰি আজি স্বাধীনতা সংগ্ৰামী বিৰচা মুণ্ডাৰ জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱস পালন। অসমতো জনজাতি পৰিক্ৰমা বিভাগৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী। ঐতিহ্যময় বৃন্দাবনী বস্ত্ৰ অসমলৈ অনা সন্দৰ্ভত আলোচনাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা লণ্ডনলৈ ৰাওনা। ৰাজ্যৰ বিভিন্ন ঠাইত আফ্ৰিকান ছুৱাইন ফিভাৰৰ সংক্ৰমণ, প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি। অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰী ডঃ বাণীকান্ত কাকতিৰ পুণ্যতিথিত ৰাজ্যবাসীৰ স্মৰণ। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কলকাতা টেষ্ট আকৰ্ষণীয় পৰ্যায়ত উপনীত। দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকাৰ 7টা উইকেটৰ বিনিময়ত 93 ৰান সংগ্ৰহ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।